Iya, Akahmani. Bateri kuisu, ongkur jadi hormai. Ia cerita perdana bateri humuhol. Perdana Menteri Narendra Modi aji Malda Town Rail Station opera, Kamakhya aru Howrah mazot cholachol koribo lagiya. Dekhor prathomkhon Bande Bharat sleeper rail gari jatrar shubharambho koribo. Perdana Menteri aji Guwahatit pray 10,000 hilpiye poribeshon koribo lagiya. Bagurumba nitto upobhog koribo. Gonotantrik protisthanhomu swachcho aru janosadharonor proti dayabaddha holehe shaktishali aru prasangik hoi thakibo pari boli Lokosabhar adhyaksha Om Birlae prokash korise. ভাৰতে ইৰাণৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে আৰু নৱী মুম্বাইত যোৱা নিশা অনুষ্ঠিত মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট জায়েণ্টছক 32 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদা টাউন ৰেল ষ্টেচনৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত এই ৰেলগাড়ীখনে বহন সাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবতীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আজি পশ্চিমবংগ আৰু অসম ভ্ৰমণলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ মালদাৰ এটা অনুষ্ঠানত 3,250 কোটিৰ অধিক টকা ব্যয় সাপেক্ষ ভালেমান ৰেল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত পশ্চিমবংগত 4টা গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্প আছে। এই প্ৰকল্প 4টাৰ ভিতৰত বলুৰঘাট আৰু দিল্লীৰ মাজৰ নতুন ৰেলপথ, নিউ জলপাইগুৰিৰ পৰৱৰ্তী প্ৰজন্মৰ মালবাহী ৰেলগাড়ীৰ তদাৰক সুবিধা, শিলিগুৰিৰ লোকেশ্বেডৰ উন্নয়ন আৰু জলপাইগুৰি জিলাৰ বন্দে ভাৰত ৰেল তদাৰক সুবিধাৰ আধুনিকীকৰণ প্ৰকল্প আছে। এই প্ৰকল্পসমূহে উত্তৰবংগত যাত্ৰী আৰু মালবাহী ৰেল সেৱা সবল কৰি তুলিব আৰু অঞ্চলটোত কৰ্মসংস্থানৰ নতুন সুবিধা সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে মালদাৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে 4খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী বিয়লিৰ ভাগত অসমলৈ আহিব আৰু গুৱাহাটীত তেওঁ প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোদীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু গুৱাহাটীৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। ভাৰতে ইৰাণৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰত ইৰাণত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সম্প্ৰতি ইৰাণত প্ৰায় 9,000 ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ অধিকাংশই শিক্ষাৰ্থী। শ্ৰীজয়ছৱালে কয় যে ইৰাণৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰাণ ভ্ৰমণ এৰাই চলিবলৈ আৰু দেশখনত থকাসকলক উভতি আহিবলৈ পৰামৰ্শ জাৰি কৰিছে। জাপানৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছৱালে কয় যে ভাৰত জাপান সহযোগিতাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা হৈছে এটা গুৰুত্বপূৰ্ণ দিশ আৰু এই বিষয়ত দুয়োখন দেশৰ বিদেশ মন্ত্ৰী দুগৰাকীৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। তেওঁ কয় যে জাপানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতে কাম কৰি আছে আৰু বহুকেইটা প্ৰকল্প বিবেচনাধীন হৈ আছে। জাপানৰ বিদেশ মন্ত্ৰীগৰাকী 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয় যে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰৰ সৈতে অষ্টাদশ ভাৰত জাপান কৌশলগত আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডৰ যোগান শৃংখলা, বিনিয়োগ, বাণিজ্য, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, সাংস্কৃতিক সম্পৰ্ক আৰু দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ জয়ছৱালে প্ৰকাশ কৰে। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ স্বচ্ছ, ব্যাপক, প্ৰতিক্ৰিয়াশীল আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হলেহে শক্তিশালী আৰু প্ৰাসংগিক হৈ থাকিব পাৰে বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত 28 সংখ্যক কমনৱেলথ ৰাষ্ট্ৰসমূহৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন CSPOCৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীবিৰলাই এইদৰে কয়। তেওঁ সন্মিলনখন অৰ্থবহ আৰু স্মৰণীয় কৰি তোলাৰ ক্ষেত্ৰত সকলো প্ৰতিনিধিৰ সক্ৰিয় অংশগ্ৰহণ, উদ্যম আৰু গঠনমূলক চিন্তা চৰ্চাৰ শলাগ লয়। 56 বছৰ পূৰ্বে CSPOCৰ স্থাপনৰ আৰম্ভণিৰ কথা সোঁৱৰি শ্ৰীবিৰলাই কয় যে কমনৱেলথ ৰাষ্ট্ৰসমূহৰ গণতান্ত্ৰিক বিধানসভাৰ মাজত নিৰন্তৰ আলোচনা সুনিশ্চিত কৰা আৰু সংসদীয় দক্ষতা আৰু দায়বদ্ধতা বৃদ্ধিৰ বাবে নতুন নতুন দিশৰ অন্বেষণৰ উদ্দেশ্যে এই সন্মিলন গঠন কৰা হৈছিল। উল্লেখযোগ্য যে এই বছৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত এই সন্মিলন অনুষ্ঠিত হয়। সন্মিলনৰ সামৰণি সত্ৰত তেওঁ ব্ৰিটেইনৰ হাউচ অব কমনছৰ অধ্যক্ষ ছাৰ লিনছে হইলৰ হাতত 29 সংখ্যক চি এছ পি এ চিৰ অধ্যক্ষতাৰ দায়িত্ব অৰ্পণ কৰে আৰু পৰৱৰ্তী সন্মিলনৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৰাডোশ্লো চিকৰস্কি আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। কাইলৈ তেওঁ ৰাজস্থানত জয়পুৰ সাহিত্য মহোৎসৱত অংশ ল'ব। এই ভ্ৰমণকালত তেওঁ নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰক সাক্ষাৎ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ কৰ্তব্য পথত এইবাৰ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষপূৰ্তি, ভাৰতৰ সেনা শক্তি আৰু সাংস্কৃতিক বিবিধতাৰ সুন্দৰ প্ৰদৰ্শন দেখিবলৈ পোৱা যাব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ' কষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে এই দুয়োগৰাকী নেতা 25 জানুৱাৰী তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এইবাৰ পেৰেডৰ সাক্ষী হবলৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰায় 10,000 লোকক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে এইবাৰ সেনা বাহিনীয়ে প্ৰথমবাৰৰ বাবে সংহত যুদ্ধ ক্ষমতা প্ৰদৰ্শনেৰে যুদ্ধ বিহু প্ৰদৰ্শন কৰিব। পেৰেডত সেনাৰ 18টা মাৰ্চিং দল, 13টা বেণ্ড আৰু সশস্ত্ৰ বাহিনীৰ 29খন বিমানৰ ফ্লাইপাষ্ট প্ৰদৰ্শন কৰা হ'ব। মন্ত্ৰালয়ে লগতে কয় যে গণৰাজ্য দিৱসৰ পেৰেডত ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিভিন্ন মন্ত্ৰালয়ৰ স্বাধীনতা, আত্মনিৰ্ভৰশীলতা, সংস্কৃতি আৰু বিকাশক প্ৰতিফলিত কৰা 30টা প্ৰতীকপট থাকিব। তদুপৰি স্বতন্ত্ৰতাৰ মন্ত্ৰ বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত 2,500 শিল্পীয়ে ভাগ ল'ব। এডাপটিভ এছিয়ান ফ্ৰম কানেক্টিভিটি টু কানেক্টিক ইণ্টেলিজেন্স শীৰ্ষক বিষয়বস্তুৰ অধীনত কালি ভাৰ্চুৱেলি আছিয়ান ভাৰত ডিজিটেল মন্ত্ৰীসকলৰ 6ষ্ঠসংখ্যক সভা অনুষ্ঠিত হয়। বৈঠকত ডিজিটেল অন্তৰ্ভুক্তি আৰু সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঞ্চলিক ডিজিটেল সহযোগিতা শক্তিশালী কৰাৰ বাবে আছিয়ান সদস্য ৰাষ্ট্ৰ আৰু ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰা হয়। যোগাযোগ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে টেলিকম সচিব অমিত আগৰৱাল আৰু ভিয়েটনামৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী নুয়েন মান হাঙৰ সহ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত আছিয়ান ভাৰত ডিজিটেল ৱৰ্ক প্লেন 2026ৰ অনুমোদনক আদৰণি জনোৱা হয়, য'ত আই চি টি প্ৰশিক্ষণ বা সামৰ্থ্য বিকাশ কাৰ্যসূচী, ভাৰত আছিয়ান নিয়ন্ত্ৰক সন্মিলন আৰু টেলিকম আই চি টি সমাধানৰ প্ৰয়োগ আদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈ আছে। ডিজিটেল ভৱিষ্যতৰ বাবে আছিয়ান ভাৰত বিশেষ পুঁজিৰ কাৰ্যকৰীকৰণকো এই বৈঠকত আদৰণি জনোৱা হয়। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় নীতি আৰু পুঁজিৰ সহায়ৰ দ্বাৰা পৰিচালিত ভাৰতৰ ডিপটেক ষ্টাৰ্টআপ ইকছিষ্টেম সম্প্ৰসাৰিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি ভাৰতৰ 80% ষ্টাৰ্টআপ হৈছে কৃত্ৰিম বুদ্ধিমত্তা চালিত। তেওঁ লগতে কয় যে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত ডিজাইন লিংক ইনচেণ্টিভ আঁচনিয়ে এতিয়ালৈকে 23টা ষ্টাৰ্টআপক সহায় কৰিছে। তেওঁ উল্লেখ কৰে যে 1,00,000 কোটি টকাৰ মূলধন থকা গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন পুঁজিয়ে উদ্ভাৱনৰ ক্ষমতাও শক্তিশালী কৰি তুলিছে। নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট জায়েণ্টছক 32 ৰাণত পৰাস্ত কৰে। গুজৰাট জায়েণ্টছে 183 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 150 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ভাৰতী ফুলমালীয়ে সৰ্বাধিক 39 ৰাণ কৰে। বেংগালুৰুৰ শ্ৰেয়ংকা পাটিলে 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ সৰ্বাধিক 66 ৰাণ কৰা ৰাধা যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে প্ৰথমখন খেলত বিয়লি 3 বজাত ইউ পি ৱাৰিয়াৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 2খন খেল নবী মুম্বাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদা টাউন ৰেল ষ্টেচনৰ পৰা কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ স্বচ্ছ আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হলেহে শক্তিশালী আৰু প্ৰাসংগিক হৈ থাকিব পাৰি বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। ভাৰতে ইৰাণৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আৰু নবী মুম্বাইত যোৱা নিশা অনুষ্ঠিত মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট জায়েণ্টছক 32 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব। নমস্কাৰ।